এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হল তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত অহা বছৰ ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক মুকলি, অসম সাহিত্য সভা পৰৱৰ্তী সভাপতিৰ নাম আজি ঘোষণা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠান, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত মাটিত পুতি থোৱা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ আৰু মেলবৰ্ণত টেষ্টৰ আজি চতুৰ্থ দিনা দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়া ভাৰতৰ বিৰুদ্ধে 6 উইকেটৰ বিনিময়ত 93 ৰাণ সংগ্ৰহ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত অহা বছৰ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত নিৰ্মাণ চলি থকা এইটো হ'ব দেশৰ তৃতীয়টো বীজ বেংক। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই যোৱা বছৰৰ 1 নৱেম্বৰত বীজ বেংকটোৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষ বীজ বেংকটোৰ 95% কাম সম্পূৰ্ণ হৈ উঠিছে। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত সংৰক্ষিত হৈ 7,000ৰো অধিক থলুৱা ধানৰ সঁচৰ লগতে উৎপাদিত বীজ 5 বছৰ পৰ্যন্ত নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰিব পৰা হ'ব। অসম সাহিত্য সভা পৰৱৰ্তী সভাপতিৰ নাম আজি ঘোষণা কৰা হ'ব। সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে 4 ডিচেম্বৰৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আজি পুৱা 10 বজাৰ পৰা এই বিষয়ববীয়া নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। পৰৱৰ্তী সভাপতি পদৰ বাবে ডঃ গোবিন্দ প্ৰসাদ শৰ্মা, ডঃ ভীমকান্ত বৰুৱা, ডঃ উপেন ৰাভা হাকাছাম, ডঃ বসন্ত কুমাৰ গোস্বামী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ নাম নিৰ্বাচনী সমিতিয়ে পেনেলত প্ৰকাশ কৰিছিল। কিন্তু পাছত তাৰে 3গৰাকীয়ে পেনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰা ডঃ উপেন ৰাভা হাকাছাম আৰু ডঃ বসন্ত কুমাৰ গোস্বামীৰ মাজতে সভাপতি পদক লৈ প্ৰতিদ্বন্দ্বিতা হয়। সভাৰ 2025-2027 বৰ্ষৰ কাৰ্যকালৰ বাবে উপ সভাপতি পদত 3গৰাকী আৰু প্ৰধান সম্পাদক পদত 3গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ 117 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ চেনেলৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। নিশা 8 বজাত এই অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শ্ৰোতাসকলে শুনিবলৈ পাব। মঙলদৈৰ জিলা পুথিভঁৰাল, প্ৰেক্ষাগৃহ আৰু নাট্য মন্দিৰত অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অধিৱেশনৰ কালিৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ মঙলদৈৰ সংবাদদাতা ময়ূক গোস্বামীয়ে এইদৰে কয়।
অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ কালি প্ৰথম দিনা সন্ধিয়াৰ পৰা প্ৰয়াত তফজুল আলী সোঁৱৰণী মঞ্চত আয়োজিত পূৰ্ণাংগ নাট প্ৰতিযোগিতাত মুঠ 4খন নাট মঞ্চস্থ কৰা হয়। ধেমাজি গোগামুখ শাখাৰ বৰ্ণবা, শোণিতপুৰ জামুগুৰি হাট শাখাৰ সেহি গতিমতি ভকতিৰ লগতে উদ্যোক্তা দৰং জিলাৰ ক্ৰমে মঙলদৈ শাখাৰ আবেলি হাঁহি আৰু বৰদগুৰি শাখাৰ এন্ধাৰত ৰদৰ বল নামৰ 4খন নাট মঞ্চস্থ কৰা হয়। সেইদৰে আজি দ্বিতীয় দিনা সন্ধিয়া প্ৰতিযোগিতাৰ আন 4খন নাট মঞ্চস্থ কৰা হ'ব।
সন্মিলনত স্বৰ্ণপীঠ মণ্ডলৰ অন্তৰ্ভুক্ত 8খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। সন্মিলনত আজি দিনৰ 11:30 বজাৰ পৰা মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচনী কাৰ্যসূচীৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। মুকলি সভাত অসম নাট্য সন্মিলনৰ সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ দিলীপ শইকীয়া আৰু নাট পৰিচালক অতনু ভূঞাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠ চকু চিকিৎসক ডাঃ শফিকুদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগে কালি অভিযান চলাই 50 লাখৰো অধিক নগদ টকা আৰু ভালেসংখ্যক নথি পত্ৰ জব্দ কৰে। আয়কৰ বিভাগে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ জি এছ ৰোডত থকা ৰেটিনা চেণ্টাৰ নামৰ ডাঃ শফিকুদ্দিন আহমেদ মালিকনাধীন চিকিৎসা প্ৰতিষ্ঠান আৰু তেওঁৰ বেলতলাত থকা বাসভৱনত কেইবা ঘণ্টা ধৰি তালাচী চলাই আয় বহিৰ্ভূত ধন সম্পত্তি তথ্য লাভ কৰে। তাৰ পিছত বিভাগৰ সূত্ৰই জনোৱা মতে চিকিৎসকগৰাকী বেংগালুৰু, কলকাতা আৰু সোণাপুৰত থকা সম্পত্তিৰ লগতে তেওঁ ক্ৰয় কৰা বিলাসী গাড়ী সম্ভেদ লাভ কৰে। ৰেটিনা চেণ্টাৰ নামৰ চকু চিকিৎসা প্ৰতিষ্ঠানখনে অস্ত্ৰোপচাৰ আৰু আন ব্যয়বহুল চিকিৎসা পদ্ধতিৰ বাবদ কেৱল নগদ ধনেহে ৰোগীৰ পৰা লৈ আহিছিল আৰু এই তথ্য আয়কৰ বিভাগৰ পৰা লুকুৱাই ৰাখিছিল বুলি পোৱা অভিযোগৰ ভিত্তিত আয়কৰ বিভাগে ডাঃ আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত তালাচী চলাই আয়কৰ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি বিভাগীয় সূত্ৰই জনাইছে। অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ স্পিয়াৰ কোৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও বিজয়নগৰ পথৰ কাষৰ এম এছ 27ৰ সমীপৰ বনাঞ্চলত এই মাটিত পুতি থোৱা অস্ত্ৰ শস্ত্ৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন্ধান চলায়। এই অভিযানত বিভিন্ন স্থানৰ পৰা মুঠ 10 MQ-81 চীনত নিৰ্মিত এছাল্ট ৰাইফল উদ্ধাৰ কৰা হয়। এই অস্ত্ৰসমূহ বিগত বৰ্ষত আত্মসমৰ্পণৰ পূৰ্বে NNGA বনাঞ্চলত পুতি থৈছিল বুলি সেনাবাহিনীয়ে সন্দেহ কৰিছে। অভিযান চলোৱাৰ পূৰ্বে নামদফা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী চাবলৈ অহা পৰ্যটকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz-ৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AI এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, যুৱ পৰিক্ৰমা, ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ সৈতে গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ভ্ৰমণৰ সময়ছোৱাত সোণোৱালে অসামৰিক আন্তঃগাঁথনি উন্নয়নত অৰ্জন কৰা গুৰুত্বপূৰ্ণ সফলতাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স সময়মতে আৰু সৰ্বোচ্চ মান অনুসৰি সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী 2024 বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। 31 ডিচেম্বৰৰ নিশা 8:02 বজাত দেশ বিদেশৰ ৰাজনীতি, সমাজনীতি, ক্ৰীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলী বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত সাংবাদিকৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সদস্যসকল উপস্থিত থাকি বছৰটোৰ উল্লেখযোগ্য ঘটনাৱলীৰ পৰ্যালোচনা আগবঢ়াব। মণিপুৰৰ পূব ইম্ফল আৰু কাংপকপি জিলাৰ সীমান্তৱৰ্তী থামনাপকপিত কুকি আৰু মেইটে জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত হিংসাম্মক সংঘৰ্ষ অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ লোকক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে। এই সংঘৰ্ষত সাংবাদিক, আৰক্ষীসহ বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অঞ্চলটোত আতংকিত ৰাইজে গাঁও এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। ৰাজ্যখনৰ কেতবোৰ অঞ্চলত নতুনকৈ হিংসাম্মক ঘটনা আৰম্ভ হৈছে। পূব ইম্ফল জিলাত এদল সশস্ত্ৰ লোকৰ সৈতে হোৱা গুলীয়াগুলীত কেইবাজনো সাধাৰণ লোক আৰু সুৰক্ষা কৰ্মী আহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সকলো স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ বাবে উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ট্ৰেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো 2022-2023 চনৰ 14 লাখ আৰু 2023-2024 বিত্তীয় বৰ্ষত 27 লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য 42 লাখ টকা স্থিৰ কৰিছে। অসম অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানখনত ৰাজ্যিক পক্ষী দেওহাঁহ, ধনেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু, ঢেকীয়াপতীয়া বাঘ আদিৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দেখিবলৈ পোৱা যায়। ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছাৰ 77 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে ভাষণ দি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিমান কৰিছে স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি প্ৰকাশ কৰে। তেওঁ কয় যে চাহ উদ্যোগ ৰাজ্যৰ সবাতোকৈ ডাঙৰ উদ্যোগ, ইয়াক লৈ অসমীয়া সমাজ গৌৰৱান্বিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীৰ লোকসকলে 200 বছৰীয়া উদ্যোগটোক ধৰি ৰাখিছে। তেওঁ লগতে কয় যে চাহ বাগিচাখন বা চাহ উদ্যোগটোক জীয়াই ৰাখিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই অহো পুৰুষাৰ্থ কৰিছে। চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজনৈতিক ক্ষেত্ৰখনক বৃহৎ মঞ্চ প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে এতিয়ালৈকে চিকিৎসা শিক্ষাৰ বাবে 32 আসন চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চাহ উদ্যোগটোক জীয়াই ৰাখিবলৈ হলে চাহ জনগোষ্ঠীৰ লোকসকল সুস্থ হ'ব লাগিব বুলি মন্তব্য কৰে। এতিয়া আমি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মৰমী কাশ্যপৰ সৈতে।
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভূটানৰ ৰজা, মৰিছাছৰ বিদেশ মন্ত্ৰী আৰু গান্ধী পৰিয়ালৰ লগতে হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন কৰাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। 2025ৰ ভিতৰত জলজীৱন মিছন সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিয়াৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। যোৱা বুধবাৰে কাজাখাস্তানত ভূপাতিত হোৱা বিমানখন প্ৰকৃততে ৰুছ বায়ুসেনাই ক্ষেপণাস্ত্ৰ জাতীয় অস্ত্ৰৰে ধবংস কৰা বুলি উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ক্ষমা বিচৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে পুটিন এপলজিছ ফৰ ট্ৰেজিক ইনচিডেণ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অগ্ৰদূত কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যত এবছৰতে চাইবাৰ অপৰাধৰ ঘটনা 90% বৃদ্ধি হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে ডিজিটেল এৰেষ্ট অপৰাধীৰ হটস্পট গুৱাহাটী শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলোৱাৰ সময়তে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ ভূগৰ্ভৰ পানীত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি হৈ পৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিৰূপে প্ৰথম পৃষ্ঠাত স্থান দিছে। যোৱা 20 ডিচেম্বৰ পৰ্যন্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিদেশী মুদ্ৰা ভাণ্ডাৰ 847 কোটি ডলাৰ হ্ৰাস পোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে ডলাৰৰ নিৰীখত টকাৰ হোৰাহোৰে পতনত সহিছে। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ এসপ্তাহতে হ্ৰাস আৰ বি আইৰ 847 কোটি ডলাৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। উত্তৰ পূব পৰিষদৰ কৃষিভূমি সম্পৰ্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতিৰে ৰাজ্যত অভাৱনীয়ভাৱে কৃষিভূমি হ্ৰাস পোৱা বুলি অসমীয়া খবৰ কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। সংঘৰ্ষত জৰ্জৰিত মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰিটো আমাৰ অসম কাকতে পুনৰ ভয়াৱহ হিংসা মণিপুৰত সাংবাদিক সুৰক্ষাকৰ্মী আহত এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। 2019ৰ পৰা বায়োমেট্ৰিক বন্ধ হৈ থকাৰ বাবে আধাৰ কাৰ্ড জাৰি নকৰাৰ প্ৰায় 9 লাখ লোকৰ 80% সম্প্ৰতি আধাৰ কাৰ্ড লাভ কৰাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
এতিয়া আহিছো পৰৱৰ্তী বাতৰিলৈ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। খেলখনৰ আজিৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াই আমালৈ বাতৰি অহা পৰলৈকে 6টা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত 93 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে 9 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 358 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰি 369 ৰাণত ইনিংছ সামৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে 114 ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্ছ, স্কট বোলে আৰু নাথন লিয়নে 3টাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়া সম্প্ৰতি ভাৰতৰ প্ৰথম ইনিংছতকৈ সামগ্ৰিকভাৱে 199 ৰাণত আগবাঢ়ি আছে। শৃংখলাত বৰ্তমানলৈকে 2টা দলে 1খনকৈ খেলত জয়লাভ কৰিছে। গুৱাহাটীৰ খানাপাৰা নিবাসী সৰবৰহী মহিলা অলকা দেৱী শুকুৰবাৰৰ নিশা বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত দেহাৱসান হয়। প্ৰখ্যাত গীতিকাৰ মহেন্দ্ৰ নাথ সভাপণ্ডিতৰ সহধৰ্মিনী অলকা দেৱীৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। শ্ৰোতাসকলে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566 আৰু স্থিৰ টেলিফোন নম্বৰ 03612660426 দিব পাৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়া অনুসৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত আজি বতৰ ঘাইকৈ শুকান হৈ থাকিব যদিও অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ কুঁৱলীয়ে আৱৰি থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।